এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজন, অহা 8 ছেপ্টেম্বৰত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। দক্ষ আৰু আধুনিক ন্যায় ব্যৱস্থা প্ৰদানৰ অৰ্থে মুখ্যমন্ত্ৰীৰ আমিনগাঁৱত জিলা ন্যায়াধীশ আদালতৰ নৱনিৰ্মিত ভৱন মুকলি। 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ সাফল্য, ৰঙাটাপু 1982লৈ শ্ৰেষ্ঠ অসমীয়া ছবি ৰজত কমল বঁটা। উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ডিব্ৰুগড়ত অত্যাধুনিক আঞ্চলিক উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা। আৰু বলাৰৰ আধিপত্যৰ বাবে অভেল ক্ৰিকেট টেষ্ট আকৰ্ষণীয় পৰ্যায়ত। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অহা 8 ছেপ্টেম্বৰত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলিৰ পূৰ্বে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত 1000 শিল্পীয়ে 23 মিনিট জুৰি ডঃ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া, বঙালী আৰু হিন্দী ভাষাত পৰিৱেশন কৰিব। ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণতে দৰং জিলাত 3টা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। এই সংবাদমেলতে ডঃ শৰ্মাই 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি নতুন ৰাজভৱন মুকলি কৰিব বুলি প্ৰকাশ কৰে। একেখন সংবাদমেলতে অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰা হ'ব আৰু ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 40 লাখ পৰিয়ালক এই আঁচনি সামৰি লোৱা হ'ব।
জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিম। এতিয়া গোটেই এই মাহটো, আগষ্ট মাহটো, আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী ঘৰলৈকে যাব, মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছো, যিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো, যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো। তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো হৈ পাব। এই অৰুণোদয় তৃতীয় আঁচনি, এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম।
ডঃ শৰ্মাই অৰুণোদয় হিতাধিকাৰীসকলক ৰন্ধন গেছ ক্ৰয়ত 225 টকাকৈ ৰেহাই দিয়াৰ এটা পাইলট আঁচনি গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰাৰ কথাও প্ৰকাশ কৰে। দক্ষ আৰু আধুনিক ন্যায় ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আমিনগাঁৱত জিলা ন্যায়াধীশ আদালতৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ন্যায়ৰ মন্দিৰস্বৰূপ আদালতসমূহত সুচাৰুৰূপে কাৰ্য সম্পাদনৰ বাবে ন্যায়িক আন্তঃগাঁথনিৰ উন্নয়ন সাধন হৈছে চৰকাৰৰ প্ৰাথমিক দায়িত্ব। তেওঁ কয় যে সময়ৰ লগে লগে গোচৰৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘদিন ধৰি এটা নতুন আদালত ভৱনৰ প্ৰয়োজন হৈ আহিছে। নতুনকৈ উদ্বোধন কৰা আধুনিক সা সুবিধাৰে সজ্জিত এই ভৱনে ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিত কৰি সঠিক সময়ত ন্যায় প্ৰদান নিশ্চিত কৰাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
কামৰূপ জিলা গঠন হোৱাৰ পিছত লাহে লাহে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ বৃদ্ধি হৈছে। জিলা উপায়ুক্তৰ কাৰ্যালয় হ'ল, এছ পিৰ কাৰ্যালয়, NIC আৰু আজি আমাৰ কামৰূপৰ ন্যায়িক আদালতৰ সমূহ কাৰ্যালয় আজি আৰম্ভ হ'ল। প্ৰায় 52 কোটি টকা ব্যয়েৰে সুন্দৰ এটা ভৱন নিৰ্মাণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াৰ লগত আজি ফাংচনত ময়ো উপস্থিত আছিলোঁ আৰু ইমান ধুনীয়া বিল্ডিং দেখি সঁচাই মন ভাল লাগিছে। আদালতলৈ অহা ৰাইজে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব। হাইকোৰ্টৰ কাম এই বছৰত আৰম্ভ।
উল্লেখযোগ্য যে 52,25,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ জিলা ন্যায়িক আদালত চৌহদত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ লগতে যান বাহন দুৰ্ঘটনা বিবাদ নিষ্পত্তিকৰণ কেন্দ্ৰ আৰু আইনসেৱাৰ প্ৰাধিকৰণকে ধৰি মুঠ 15খন ন্যায়িক আদালতৰ ব্যৱস্থা আছে। ৰাজভৱন অসমৰ উদ্যোগত ৰাজ্যপাল অসম প্ৰতিভা উদগনিমূলক আঁচনি 2025ৰ অধীনত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰাসকললৈ নতুন দিল্লীত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সদ অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ যোগেদি বিনামূলীয়া প্ৰশিক্ষণৰ বাবে 10গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ'ব। আগ্ৰহীসকলে 10 আগষ্টৰ ভিতৰত gappy.assam.gov.in ৱেবছাইটৰ যোগেদি আবেদন কৰিব পাৰিব। সদ্যঘোষিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ কেইবাখনো চলচ্চিত্ৰই বঁটা লাভ কৰিছে। আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপ 1982 নামৰ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে। টাইফাকে ভাষাৰ ছবি পাইটাং ষ্টেপ অৱ হোপলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছে। অকাহিনী চিত্ৰ শিতানত মিজো ভাষাৰ এখন তথ্যচিত্ৰৰ বাবে শিল্পিকা বৰদলৈয়ে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিছে। অকাহিনী চিত্ৰ শিতানত সঞ্জীৱ পৰাশৰেও বঁটা লাভ কৰিছে। বিশিষ্ট চিত্ৰ সমালোচক আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণকমল বঁটা আগবঢ়োৱা হৈছে। বঁটা লাভ কৰি বিশিষ্ট চলচ্চিত্ৰ সমালোচকগৰাকীয়ে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
আপোনাৰ দ্বিতীয় স্বীকৃতি অনুভৱ কেনে?
গড ইজ কাইণ্ড, মোৰ প্ৰথমে মনত পৰিছে ভগৱানৰ আশীৰ্বাদ নহলে এনেকুৱা কথা সম্ভৱ নহয়। আৰু ইমান দিনে যিসকল পাঠকে মোৰ লেখা পঢ়ি আছে আৰু পঢ়ি থকাৰ কাৰণেই লিখি আছো, আৰু যিসকল সম্পাদকে মোৰ বিশ্বাস ৰাখিছে, সেই আটাই সকলোৰে ওচৰত মই গভীৰভাৱে কৃতজ্ঞ। আৰু এই যে মই চিনেমা লেখা চোৱা, সেইটো বহুত সময় খৰচ কৰা কথা। আৰু চিনেমা এদিন এখন চিনেমা চোৱাটো নহয়, এইটো নিয়মিতভাৱে চাই থকা কথা চিনেমা। তাৰ কাৰণে বহুত ঘৰুৱা কাম, সামাজিক সম্বন্ধ বাদ দিব লগা হয়। আৰু বিশেষকৈ ঘৰুৱা কামৰ যিবিলাক মই বাদ দিব লগা হৈছে, সেইখিনি মোৰ পত্নীয়ে মোৰ হৈ কৰি মোক চিনেমা চোৱাৰ কাৰণে মুকলি কৰি দিয়ে। মই ভাবো এই পুৰস্কাৰটো তেওঁৰে প্ৰাপ্য।
চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰত অসমত এতিয়াও বহু কাম বাকী আছে বুলি বহুতে কয়, কিন্তু আপোনাৰ এই স্বীকৃতিয়ে আমি ভাবো যে বহু ক্ষেত্ৰত সুদূৰ আমাক আগুৱাই নিছে। আৰু যিসকলে আপোনাৰ পথ অনুসৰণ কৰি চলচ্চিত্ৰ সমালোচনাৰ ক্ষেত্ৰত আগবাঢ়িব খোজে, সেইসকলৰ প্ৰতি আপুনি কি ক'ব?
মই কেইবছৰমান আগৰ পৰা কৈছিলো যে অসমত সাহিত্য ক্ষেত্ৰত দুটা দিশত খুব মানে সৰ্বভাৰতীয় পৰ্যায়ত নাম কৰাৰ সম্ভাৱনা আছে, এটা চলচ্চিত্ৰ সমালোচনা আৰু এটা ছায়েন্স ফিকশ্যন। চলচ্চিত্ৰ সমালোচনাটো ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত হৈছে। অসমৰ কেইবাগৰাকীও সমালোচকে শ্ৰেষ্ঠ সমালোচকৰ বঁটা অৰ্জন কৰিছে আৰু তাৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। বিজ্ঞান সাহিত্যত সেইটো মই ভাবোঁতে হৈ নুঠিলে, কিয় নুঠিলে সেইটো নাজানিলো। কি যিখিনি সাহিত্যৰ ক্ষেত্ৰত আমাৰ দৌৰটো মোটামুটি সাহিত্য একাডেমীতে শেষ, সৰ্বভাৰতীয় পৰ্যায়ৰ বঁটা অসমীয়া সাহিত্যই খুব কমহে লাভ কৰিছে। আপুনি চাব আমাৰ চলচ্চিত্ৰ সমালোচনাত যিমান কেইটা ৰাষ্ট্ৰীয় বঁটা আছে, সাহিত্যৰ কোনো ক্ষেত্ৰতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা নাই। সাহিত্যকৰ্মীটো অসমীয়া ভাষাৰ কিতাপৰ কাৰণেহে দিয়া হয়, সৰ্বভাৰতীয় নহয়।
71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছে হিন্দী ছবিৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। 12 ফেইল ছবিখনলৈ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে নামৰ অগতানুগতিক ছবিখনৰ বাবে ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। আনহাতে শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান লাভ কৰে কাঠাল ছবিখনে। উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে সবলীকৰণৰ বৃহৎ পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ডিব্ৰুগড়ত এটা অত্যাধুনিক আঞ্চলিক উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিব। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ সামুদ্ৰিক অমৃতকাল দৃষ্টিভংগী 2047ৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া এই উৎকৰ্ষ সতা কেন্দ্ৰই ৰাজ্যৰ যুৱক যুৱতীসকলৰ অফুৰন্ত সুযোগ সম্ভাৱনা বৃদ্ধি কৰিব আৰু তেওঁলোকক বিশ্বমানৰ সামুদ্ৰিক দক্ষতাৰে সাজু কৰা হ'ব। এই প্ৰকল্পই 50,000ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণ অৰ্থনীতিত অৰিহণা যোগাব বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। উল্লেখযোগ্য যে 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই উৎকৰ্ষতা কেন্দ্ৰই স্মাৰ্ট নেভিগেশ্যন প্ৰণালী, সামুদ্ৰিক অভিযন্তা, তথ্য প্ৰযুক্তি আৰু লজিষ্টিককে ধৰি অন্যান্য অত্যাধুনিক ক্ষেত্ৰত উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব। তদুপৰি এই কেন্দ্ৰত ৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি আভ্যন্তৰীণ জলপথ পৰিচালনা আৰু সামুদ্ৰিক সুৰক্ষামূলক পাঠ্যক্ৰমো আগবঢ়োৱা হ'ব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পঞ্চম দিনা প্ৰশাসন তথা বন বিভাগে উচ্ছেদ অভিযান চলাব। আজি বিদ্যাপুৰ আৰু দুই নম্বৰ মধুপুৰত যোৱা পুৱা 10 বজাৰ পৰা অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বনাঞ্চলৰ ৰজাপুখুৰী, গেলাজান, মধুপুৰ, ৰাণানগৰ, হালদিবাৰী, হাতীডুবি অঞ্চলত আজি প্ৰশাসনে জৰীপ চলাব। অৰুণাচল প্ৰদেশত হৈ থকা প্ৰবল বৰষুণৰ ফলত হ'ব পৰা সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে। বিগত কেইবাদিনো ধৰি চুবুৰীয়া ৰাজ্যখনত হৈ থকা বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নৈপুৰীয়া লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। জিলাখনৰ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়াঢল আৰু গাই নদীৰ জলপৃষ্ঠ নিৰীক্ষণ কৰি থকা হৈছে বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। অভেল ক্ৰিকেট টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। কালি দ্বিতীয় দিনা দুই দলৰে বলাৰে খেলখনত আধিপত্য বিস্তাৰ কৰে আৰু একেদিনাই 15টা উইকেটৰ পতন ঘটে। ভাৰতৰ প্ৰথম ইনিংছ 224 ৰানত সমাপ্ত হোৱাৰ পাছত ইংলেণ্ডৰ প্ৰথম ইনিংছ আৰম্ভ কৰে। ইংলেণ্ডৰ হৈ জেক ক্ৰলি আৰু বেন ডাকেটে দলক সুন্দৰ আৰম্ভণি দিয়াৰ লগতে হেৰী ব্ৰুকে 53 ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু ভাৰতীয় বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণৰ উজ্জীৱিত বলিঙে ইংলেণ্ডৰ প্ৰথম ইনিংছ 247 ৰানত সামৰিবলৈ বাধ্য কৰায়। ছিৰাজ আৰু কৃষ্ণ উভয়ে 4টাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত মাত্ৰ 23 ৰানত পিছ পৰি থকা ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। কে এল ৰাহুল আৰু সাই সুদৰ্শন কম ৰানতে আউট হয় যদিও যশস্বী জয়ছৱালে দৃঢ়তাৰে খেলি 51 ৰানত অপৰাজিত হৈ আছে। নাইট ৱাটছমেনৰ ৰূপত অহা আকাশদ্বীপে 4 ৰান কৰি বেট ধৰি আছে। খেলখনৰ আজি তৃতীয় দিনা ভাৰতে 2 উইকেটৰ বিনিময়ত 75 ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। 5 আগষ্টত চৰকাৰে ল'ব 900 কোটিৰ ঋণ। 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 1000 শিল্পীয়ে গাব সুধাকণ্ঠৰ গীত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ কৰা কাৰ্যবাহী সিদ্ধান্তত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে স্বাক্ষৰ কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা কৃত্ৰিম প্ৰটেইন অনুৰে কৰ্কট কোষ অথবা ইমিউনোথেৰাপী তৈয়াৰ কৰি মানৱ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে অসম সন্তান তথা বিশিষ্ট বিজ্ঞানী ৰুবুল মাউতৰ নেতৃত্বত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা বিজ্ঞানীৰ দলে নতুন উপায় উদ্ভাৱন কৰিছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ বৃহৎ অংশ বাংলাদেশৰ অংশ বুলি এছ ই এম নামৰ এটা সংগঠনে বৃহত্তৰ বাংলাদেশৰ এখন মানচিত্ৰ প্ৰকাশ কৰিছে। তুৰস্কৰ সমৰ্থনপ্ৰাপ্ত এই সংগঠনটোৱে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 4টা ভাৰতীয় চৰকাৰী তেল কোম্পানীয়ে সম্প্ৰতি ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতৰ। অসমীয়া খবৰ কাকতে অহা 8 ছেপ্টেম্বৰত চৰকাৰীভাৱে পালন কৰিবলগীয়া ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ বিস্তৃত বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিহাৰৰ খছৰা ভোটাৰ তালিকাত 65 লাখতকৈও অধিক লোকৰ নাম কৰ্তন কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত আৰু অন্যান্য দেশৰ ওপৰত লগোৱা বাণিজ্য শুল্ক সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকী উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজন। অহা 8 ছেপ্টেম্বৰত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ। দক্ষ আৰু আধুনিক ন্যায় ব্যৱস্থা প্ৰদানৰ অৰ্থে মুখ্যমন্ত্ৰীৰ আমিনগাঁও জিলা ন্যায়াধীশ আদালতৰ নৱনিৰ্মিত ভৱন মুকলি। আৰু বলাৰৰ আধিপত্যৰ বাবে অভেল ক্ৰিকেট টেষ্ট আকৰ্ষণীয় পৰ্যায়ত। আমাৰ এতিয়া বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।